এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ সম্পৰ্কে অসম মন্ত্ৰীসভাৰ পৰ্যালোচনা, বিশ্বনাথ জিলাৰ 433 পৰিয়াললৈ উচ্ছেদৰ জাননী, কাইলৈ জুৰিয়াৰ জেঙনি আৰু বলিকটীয়াত উচ্ছেদ অভিযান, উৰিয়ামঘাটৰ উচ্ছেদিত 12,000 বিঘা ভূমিত গছপুলি ৰোপণৰ সিদ্ধান্ত, কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰত চীনৰ নদীবান্ধ বিষয়টো নিৰীক্ষণ কৰি আছে বুলি সংসদত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙৰ প্ৰকাশ, আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সমাগত অসম ভ্ৰমণ সাফল্যমণ্ডিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে নুমলীগড়ত উদ্বোধন কৰিবলগীয়া 8,000 কোটি টকা ব্যয় সাপেক্ষ দেশৰ প্ৰথমটো জৈৱ শোধনাগাৰ, মঙলদৈৰ পৰা আধাৰশিলা স্থাপন কৰিবলগীয়া গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প, দৰং চিকিৎসা মহাবিদ্যালয় আৰু নাৰেংগী কুৰুৱা দলঙৰ লগতে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আয়োজন কৰা ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ উদ্বোধন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰে। ডঃ শৰ্মাই অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভতো প্ৰস্তুতিৰ আলোচনা কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অহা 29 আগষ্টত গুৱাহাটীত নৱনিৰ্মিত ৰাজভৱন মুকলি কৰিব। সেইদিনাই তেওঁ পঞ্চায়ত সন্মিলনত অংশ লোৱাৰ উপৰি প্ৰয়াত মুখ্যমন্ত্ৰী গোলাপ বৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই এই অনুষ্ঠানসমূহ সফল কৰি তোলাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। এই বৈঠকতে ৰাজ্যজুৰি আৰম্ভ হ'বলগীয়া সেৱা সপ্তাহ কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভতো আলোচনা কৰা হয়। বিশ্বনাথ জিলা প্ৰশাসনে নিজ বাঘমাৰীৰ নামাপৰা, কলকাতা আদি অঞ্চলৰ 433 পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰিছে। প্ৰশাসনে কালি বাঘমাৰী মণ্ডলৰ জৰিয়তে পৰিয়ালকেইটালৈ জাননী প্ৰেৰণ কৰি 15 দিনৰ ভিতৰত চৰকাৰী ভূমি ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। 15 দিনৰ ভিতৰত অবৈধভাৱে দখল কৰা ভূমি নেৰিলে জিলা প্ৰশাসনে সেই স্থানত উচ্ছেদ চলাব। এই পৰিয়ালকেইটাই চৰণীয়া পথাৰৰ 265 বিঘা ভূমি অবৈধভাৱে দখল কৰি আছে। ইপিনে নগাঁও জিলা প্ৰশাসন কাইলৈৰে পৰা জুৰিয়াৰ জেঙনি আৰু বলিকটীয়াত উচ্ছেদ চলাবলৈ সাজু হৈছে। ধিং ৰাজহচক্ৰ বিষয়াই যোৱা 5 আৰু 8 জুলাইত দখলকৃত ভূমি খালী কৰিবলৈ অঞ্চল দুটাৰ জনসাধাৰণলৈ জাননী প্ৰেৰণ কৰিছিল। উৰিয়ামঘাটৰ উচ্ছেদিত 12,000 বিঘা ভূমিত গছপুলি ৰোপণ কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীসভাই উৰিয়ামঘাটৰ শেহতীয়া উচ্ছেদ অভিযানৰ সময়ত বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ ভূমিকাৰ শলাগ লয়। মন্ত্ৰীসভাই লগতে এই উচ্ছেদ অভিযানত নাগালেণ্ড চৰকাৰৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।
কেবিনেটে বন বিভাগকো উৰিয়ামঘাটৰ এভিকশ্যন ড্ৰাইভ অত্যন্ত সফলতাৰে কৰাৰ বাবে আমি বন বিভাগক ধন্যবাদ জনাইছো। কেবিনেটে আৰু নাগালেণ্ড চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে নাগালেণ্ড চৰকাৰকো আমি ধন্যবাদ জনাইছো। ইয়াতে বৃক্ষৰোপণৰ যি এতিয়া আমি কাম কৰিম, মেচি প্লেণ্টেশ্যন হ'ব 12,000 বিঘা মাটি, তাতো আমি নাগালেণ্ড চৰকাৰৰ সহযোগিতাৰে সৈতে আমি এই বৃক্ষৰোপণৰ কাম আমি সম্পূৰ্ণ কৰিম। 12,000 বিঘা মাটিত নতুনকৈ ফৰেষ্ট কাভাৰ গ্ৰ' কৰিব। ইকলজিকেল দিশৰ পৰা ই এটা অত্যন্ত সন্তুষ্টিৰ বিষয়। আমি গোলাঘাট জিলা প্ৰশাসন, অসম চৰকাৰৰ বন বিভাগ আৰু নাগালেণ্ড চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে নাগালেণ্ড চৰকাৰক আজি আমি ধন্যবাদ জনাইছো।
ৰাজ্যৰ 18 বছৰ ঊৰ্ধৰ লোকসকলক আধাৰ কাৰ্ড প্ৰদান সন্দৰ্ভতো ৰাজ্যিক মন্ত্ৰীসভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুসৰি 18 বছৰ ঊৰ্ধৰ লোকসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰ কাৰ্ড প্ৰদান কৰা নহ'ব। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অনুসূচিত জাতি, জনজাতি আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ক্ষেত্ৰত এবছৰৰ বাবে শিথিলতা প্ৰদান কৰা হ'ব। তেওঁ আধাৰ কাৰ্ড নথকা লোকসকলক ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিবলৈ সংবাদমেলত আহ্বান জনায়। অত্যন্ত জৰুৰী হলে সাধাৰণ লোকে জিলা আয়ুক্তৰ অনুমতি সাপেক্ষেহে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ ৰোধ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। কোনো অনুপ্ৰৱেশকাৰীয়ে অসমত আধাৰ কাৰ্ডৰ সুবিধা লৈ ভাৰতীয় নাগৰিক হ'ব নোৱাৰে, তাৰ বাবে অসম মন্ত্ৰীসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ প্ৰায় 3,15,000 হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভৱিষ্যতৰ 10টা গুৰুত্বপূৰ্ণ খণ্ডত শিক্ষাৰ্থীসকলৰ দক্ষতা বিকাশৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে টাটা নেলকো আৰু সমগ্ৰ শিক্ষা অভিযানৰ সৈতে বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে। দীঘলীপুখুৰী নুনমাটি উড়ন সেতুৰ নাম মহাৰাজা পৃথু উড়ন সেতু হিচাপে নামকৰণ কৰা হ'ব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইপিনে সংকটৰ সময়ত ভূ ৰাজনৈতিক পৰিস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চিকেন নেক অৰ্থাৎ উত্তৰ পূবক দেশৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা উত্তৰবংগৰ ঠেক অংশৰ আশে পাশে থকা লোকসকলৰ ভাৱধাৰা সলনি কৰাৰ বাবে বাংলাদেশৰ পৰা ষড়যন্ত্ৰ চলি আছে। অনাগত 20 বছৰ অসমৰ বাবে জটিল সময় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। সমাগত BTC পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেচন চমুকৈ UPPL-এ পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দলটোৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে পৰিষদৰ মুঠ 40টা সমষ্টিৰ ভিতৰত 18টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। চিৰাং জিলাৰ 3টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হৈছে। পৰিষদীয় নিৰ্বাচনৰ বাবে BJP আৰু BPF দলৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে বড়োলেণ্ডৰ কেইবাটাও স্থানত ৰাজহুৱা সভা সম্বোধন কৰাৰ লগতে BJPৰ কেইবাজনো মন্ত্ৰী বিধায়কে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ইপিনে নিৰ্বাচনৰ বাবে BPF দলেও তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে। BPF-এ পৰিষদীয় নিৰ্বাচনৰ বাবে কিছুদিন পূৰ্বে দলৰ 22গৰাকী প্ৰাৰ্থীৰ নামৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বড়োলেণ্ডৰ বহুকেইটা স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই ভোটদাতাক আকৃষ্ট কৰাৰ চেষ্টা কৰিছে। পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ সন্দৰ্ভত এয়া আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়।
সমাগত BTC-ৰ পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ দলীয় তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। চিৰাং জিলাতো ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজা নিজা তৎপৰতা বৃদ্ধি কৰিছে আৰু ইতিমধ্যে BJP-য়ে তেওঁলোকৰ বিজয় সংকল্প যাত্ৰা, BPF-এ আশীৰ্বাদ যাত্ৰা আৰু UPPL দলে সম্প্ৰীতিৰ বড়োলেণ্ডৰ বাবে পদযাত্ৰা শীৰ্ষক বিভিন্ন পদযাত্ৰাৰে তেওঁলোকৰ নিজৰ নিজৰ দলীয় শক্তি প্ৰদৰ্শন কৰাৰ বাবে উঠিবলৈ লাগিছে। আৰু ইতিমধ্যে দেখা গৈছে BPF দলে 22গৰাকী প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে আৰু কালি নিশা UPPL দলে তেওঁলোকৰ 18গৰাকী প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। দেখা গৈছে BTC-ৰ 5খনকৈ জিলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BJP দলৰ হৈ বিভিন্ন কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি দলীয় সাংগঠনিক দিশত মজবুত কৰাৰ দিশত গুৰুত্ব আৰোপ কৰিছে আৰু এইবাৰৰ নিৰ্বাচনৰ বাবে উন্নয়ন আৰু শান্তিৰভাৱে নিৰ্বাচন হ'ব বুলি আশা কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান সম্পৰ্কীয় বিষয়টো নিৰীক্ষণ কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ মাজত হোৱা শেহতীয়া বৈঠকতো বিষয়টো উত্থাপন কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কালি সংসদত এই কথা প্ৰকাশ কৰে। চীনে তিব্বতৰ চাংপো নদীৰ নামনি ভাগত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰা বুলি ওলোৱা বাতৰি সন্দৰ্ভত ৰাজ্যসভাত সোধা এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে চীনৰ বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিষয়টো 1986 চনতে প্ৰথমবাৰৰ বাবে ৰাজহুৱা হৈছিল আৰু তেতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰে ইয়াৰ সৈতে জড়িত সকলো দিশ নিৰীক্ষণ কৰি আহিছে। ইয়াৰ ভিতৰত বেইজিঙৰ প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্প আৰু ভাৰতৰ স্বাৰ্থ সুৰক্ষাৰ দিশটোও আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে চীনক সকলো বিষয় সময়ে সময়ে অৱগত কৰি অহা হৈছে। চাংপু ব্ৰহ্মপুত্ৰ সম্পৰ্কীয় শেহতীয়া তথ্যৰ ভাগ বতৰাৰ বাবে 2002 চনত এখন চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই চুক্তি 2008, 2013 আৰু 2018 চনত নবীকৰণ কৰা হৈছিল বুলি মন্ত্ৰী বৰ্ধনে উল্লেখ কৰে। চীনে অৱশ্যে 2017 চনত এই তথ্য প্ৰদান কৰা নাছিল বুলি তেওঁ জানিবলৈ দিয়ে। বিধানমণ্ডল কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পাছতেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সংবাদ মাধ্যমে স্থান লাভ কৰি আহিছে। পৰিৱৰ্তিত সময়ত এই চতুৰ্থ স্তম্ভৰ লগতে পঞ্চম স্তম্ভৰো প্ৰয়োজন আহি পৰিছে নেকি বা সংবাদ মাধ্যমে সৰ্বসাধাৰণ জনতাৰ আস্থা অটুট ৰাখিব পাৰিছেনে, এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি কাইলৈ নিশা 8:02 দৃষ্টিপাতত লগ পাব একালত সক্ৰিয় সাংবাদিকতাত জড়িত কেইগৰাকীমান বিশিষ্ট সাংবাদিকক। এই অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত অহা 17 ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি সেৱা সপ্তাহ আৰম্ভ হ'ব। সেৱা সপ্তাহৰ সৈতে সংগতি ৰাখি 18 ছেপ্টেম্বৰত সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। 20 ছেপ্টেম্বৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত 75টা ৰক্তদান শিবিৰৰ আয়োজন কৰা হ'ব আৰু 22 ছেপ্টেম্বৰত যক্ষ্মা ৰোগীসকলৰ বাবে নিক্ষয় মিত্ৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কালি বশিষ্ঠত অনুষ্ঠিত এখন বৈঠকত 18 ছেপ্টেম্বৰত ৰাজ্যজুৰি হ'বলগীয়া স্বাস্থ্য শিবিৰৰ প্ৰস্তুতিৰ বুজ লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সংবেদনশীল হবলৈ আহ্বান জনায়। তেওঁ কয় যে স্বাস্থ্য বিভাগে প্ৰতিটো খোজতে মানুহৰ জীৱনৰ কথা, সামাজিক প্ৰত্যাহ্বান আৰু সামাজিক ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি যাব লাগিব। স্বাস্থ্য শিবিৰত জনসাধাৰণে স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ পৰা সামগ্ৰিক স্বাস্থ্য পৰামৰ্শ আৰু 50 বিধতকৈ অধিক ৰোগৰ পৰীক্ষাৰ সুবিধা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয় যে শিবিৰসমূহত জনসাধাৰণে প্ৰয়োজন অনুসৰি বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ আৰু বিনামূলীয়া ঔষধো লাভ কৰিব। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে, আমাৰ এই বাতৰি FM বেণ্ডৰ 102 মেগাহাৰ্জত আকাশবাণী কোকৰাঝাৰৰ কেন্দ্ৰৰ পৰা, 103.3 মেগাহাৰ্জত আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা, 102.6 মেগাহাৰ্জত গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে, শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR News_GHY আৰু ইনষ্টাগ্ৰামত AIR News_গুৱাহাটী ফ'ল' কৰিব পাৰে। এতিয়া পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও আহক।
GST সংস্কাৰত মন্ত্ৰী গোটৰ অনুমোদন, সংসদৰ বৰ্ষাকালীন অধিৱেশন অনিৰ্দিষ্টকাললৈ স্থগিত, ধেমাজি হত্যাকাণ্ডৰ দোষীক মৃত্যুদণ্ডৰ ৰায় আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মন্ত্ৰী গোটৰ বৈঠকত 4-স্তৰীয় GST 2টা স্তৰত সীমিত ৰখাত কেন্দ্ৰৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। এই অনুসৰি 12 আৰু 28% GST বিলুপ্তি ঘটোৱা হ'ব আৰু কেৱল 5 আৰু 18% GST বাহাল থাকিব। এই বাতৰিটো আজি অসমীয়া প্ৰতিদিন কাকতে 90% সামগ্ৰীৰ কমিব দাম শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অসম কাকতে GST গাঁথনি 2টা কৰাৰ পৰামৰ্শ গৃহীত কৰিলে সংশ্লিষ্ট মন্ত্ৰীগোটে শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অচলাৱস্থাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ কালি সামৰণি পৰে। এই অধিৱেশনত লোকসভাত 12খন আৰু ৰাজ্যসভাত 15খন বিধেয়ক গৃহীত হয়। বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত 18 বছৰ ঊৰ্ধৰ লোকক আধাৰ কাৰ্ড প্ৰদান কৰা নহ'ব বুলি ৰাজ্যিক মন্ত্ৰীসভাই গ্ৰহণ কৰা সিদ্ধান্তৰ বাতৰিটো নিয়মীয়া বাৰ্তা, অসমীয়া খবৰ আৰু দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ সৈতে হোৱা আলোচনাত তিব্বতৰ ইয়াৰলুং চাংপু নদীৰ নামনি অংশত বৃহৎ নদী বান্ধ নিৰ্মাণক লৈ উদ্বেগ প্ৰকাশ কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমত বনাঞ্চল আৰু অন্যান্য চৰকাৰী ভূমিত বাস কৰা লোকসকলক উচ্চেদ কৰা হৈছে যদিও দেশৰ ভিতৰতে অসমত দ্বিতীয় সৰ্বাধিক বনাঞ্চল আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে ৰাজ্যসভাত প্ৰকাশ কৰাৰ এটা বাতৰি দ্য চেণ্টিনেল কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ পৰিস্মিতা। কলকাতাৰ ছল্টলেক যুৱ ভাৰতী ক্ৰীড়াংগনত কাইলৈ দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে বুধবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত 16বাৰৰ চেম্পিয়ন ইষ্ট বেংগল ফুটবল ক্লাবক 2-1 গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে মঙলবাৰে শ্বিলঙত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত শ্বিলং লাজং FC 1-0 গলত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ সম্পৰ্কে অসম মন্ত্ৰীসভাৰ পৰ্যালোচনা। বিশ্বনাথ জিলাৰ 433টা পৰিয়াললৈ উচ্ছেদৰ জাননী, কাইলৈ জুৰিয়াৰ জেঙনি আৰু বলিকটীয়াত উচ্ছেদ অভিযান। উৰিয়ামঘাটৰ উচ্ছেদিত 12,000 বিঘা ভূমিত গছপুলি ৰোপণৰ সিদ্ধান্ত। আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পিছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।